এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 8:45 পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দেশজুৰি আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন, গুৱাহাটীৰ খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন, এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব বুলি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া অনাতাঁৰ ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উল্লেখ, ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন, যশস্বী নৃত্যশিল্পী সত্ৰীয়া সাংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ পদ্মভূষণ, ৰাজ্যৰ আন 4গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান, আৰু চেন্নাইত যোৱা নিশা অনুষ্ঠিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 2 উইকেটত জয়লাভ। আজি 76 সংখ্যক গণৰাজ্য দিৱস। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত আয়োজিত এই দিৱসৰ কুচকাৱাজত অভিবাদন গ্ৰহণ কৰিব। গণৰাজ্য দিৱসৰ কুচকাৱাজ পুৱা 10:30 বজাত আৰম্ভ হ'ব। কুচকাৱাজৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুষ্পাৰ্ঘ্য নিবেদন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে পৰম্পৰাগত ঘোঁৰাবাগীৰে কৰ্তব্য পথত উপস্থিত হোৱাৰ পাছত সুৰক্ষা বাহিনীসমূহৰ সন্মিলিত অভিবাদন গ্ৰহণ কৰিব। এইবাৰৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৱ ছবিয়ান্তো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দেশৰ আন আন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই খন্তেক পাছতে পুৱা 9 বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। পুৱা 6 বজাত দেশপ্ৰেমমূলক গীতৰ প্ৰচাৰেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত 8:30 বজাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই থানা চাৰিআলিত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে। পুৱা 8:55 শ্বহীদ তৰ্পণ আৰু 9 বজাত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। ইয়াৰ পাছতে অন্যান্য কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। বৰ্তমান ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত উপস্থিত থকা আমাৰ এগৰাকী সহযোগী জিন্তু চেতিয়াই আমালৈ এই প্ৰতিবেদন পঠিয়াইছে।
76 সংখ্যক গণৰাজ্য দিৱসৰ যি ৰাজ্যিক কাৰ্যসূচী, সেয়া এবাৰ ডিব্ৰুগড়ত আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে ইতিমধ্যে মাইজানত যি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আছে তাৰ পৰা ইতিমধ্যে তেখেতে ৰাওনা হৈছে খনিকৰ খেলপথাৰলৈ। আৰু তেখেতে এতিয়া থানা চাৰিআলিত যি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব। তাৰপিছতে তেওঁ খনিকৰ খেলপথাৰত উপস্থিত হ'বহি আৰু খনিকৰ খেলপথাৰত উপস্থিত হৈ তেখেতে প্ৰায় 9 বজাৰ লগে লগে মাল্যাৰ্পণ কৰিব, শহীদ তৰ্পণ কৰিব আৰু লগতে পতাকা উত্তোলন কৰিব। ইতিমধ্যে ইয়াত যিমানবিলাক সশস্ত্ৰ সেনাবাহিনীৰ লগতে বিভিন্ন ধৰণৰ সুৰক্ষা বাহিনীৰ দল আহি উপস্থিত হৈছেহি পেৰেডৰ কাৰণে। তেওঁলোকক নেতৃত্ব দিছে IPS অফিচাৰ আনসুল সিয়ে। সামগ্ৰিকভাৱে এতিয়া এনেকুৱাই ইয়াত পৰিস্থিতি। লগতে দৰ্শক ৰাইজ বিপুলভাৱে ইয়াত সমবেত হৈছেহি। এই সমস্ত অনুষ্ঠানৰ আঁত ধৰিছে যি ঘোষক, সেয়া আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ইন্দ্ৰজিৎ দাসে। আমি ইয়াৰ পাছৰ কাৰ্যসূচী নিশ্চয়কৈ জনাবলৈ চেষ্টা কৰিম।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মঙলদৈত, কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত, ৰাজহ মন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁৱত, হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই চিৰাঙৰ কাজলগাঁৱত, বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপত, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজিত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে নগাঁৱত, পৰিবহণ মন্ত্ৰী যোগেন মোহনে মাহমৰা সমজিলাত, বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটত, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই তেজপুৰত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটত, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লুচাই বৰপেটাত, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে তিনিচুকীয়াত, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৌশিক ৰায়ে শিলচৰত, পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে শ্ৰীভূমিত, শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই লখিমপুৰত, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে গোৱালপাৰাত পতাকা উন্মোচন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো আজি গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধান ৱালিউল্লাহ খানে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগ পতাকা উন্মোচন কৰে। মহানগৰীৰ বিভিন্ন প্ৰতিষ্ঠান আৰু ব্যক্তিগত বাসগৃহসমূহতো ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, মহানগৰীৰ পথসমূহত চলাচল কৰা ভালেসংখ্যক ব্যক্তিগত যান বাহনতো ৰাষ্ট্ৰীয় পতাকা উৰুওৱা দেখা গৈছে। গণৰাজ্য দিৱস উপলক্ষে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। সংসদত উত্থাপিত এখন দেশ এটা নিৰ্বাচন বিধেয়কখনে সুপ্ৰশাসনৰ সংজ্ঞা নতুনকৈ নিৰ্ধাৰণ কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এখন ৰাষ্ট্ৰ এটা নিৰ্বাচন পৰিকল্পনাই প্ৰশাসনলৈ সুস্থিৰতা আনিব, নীতি স্থবিৰতা দূৰ কৰিব, সম্পদৰ বিচ্যুতি ৰোধ কৰিব আৰু বিত্তীয় বোজা লাঘৱ কৰিব। এনেধৰণৰ ব্যাপক সংস্কাৰৰ বাবে সাহসী দৃষ্টিভংগীৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে দেশত 1947 চনৰে পৰা ভাৰতীয় জনসাধাৰণৰ মাজত শিপাই থকা ঔপনিৱেশিক মানসিকতাৰ পৰিৱৰ্তনৰ বাবে শক্তিশালী প্ৰচেষ্টা চলি আছে। ভাৰতীয় দণ্ডবিধি, ফৌজদাৰী কাৰ্যবিধি আৰু ভাৰতীয় সাক্ষ্য আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম প্ৰণয়নৰ সিদ্ধান্ত এনে প্ৰচেষ্টাৰ অন্যতম বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। তেওঁ কয় যে নতুন ফৌজদাৰী আইন তিনিখনে শাস্তি প্ৰদানৰ পৰিৱৰ্তে ন্যায় প্ৰদানৰ বিষয়টো ফৌজদাৰী ন্যায় ব্যৱস্থাৰ মূল কেন্দ্ৰৰূপে পৰিগণিত কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ লগতে কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া 6 বজাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ আৰু বিনোদ হাজৰিকায়ো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই 158 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া আমোলাপট্টি চাৰিআলি উৰণ সেতু, 84 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া মানকটা পথ উৰণ সেতু, 72 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া লাহোৱাল বৰডুবী তিনিচুকীয়া পথ আৰু 37 নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু, 62 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া লেজাই কলাখোৱা পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি তেওঁ ডিব্ৰুগড়ৰ বিশিষ্ট নাগৰিকসকলৰ সৈতে এখন চাহমেলতো অংশ ল'ব। কাইলৈ তেওঁ ধেমাজি জিলাৰ জোনাই সমজিলাৰ উন্নয়ন কাম কাজ সম্পৰ্কে পৰ্যালোচনা কৰি বিবেকানন্দ কেন্দ্ৰৰ আনন্দলয়া ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ৰাজ্যৰ যশস্বী নৃত্যশিল্পী সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু ডিমা হাছাও জিলাৰ প্ৰবীণ লোকসংগীত শিল্পী জয়নাচৰণ বাথাৰী, কলাৰ ক্ষেত্ৰত ৰেৱকান্ত মহন্তলৈ এই বৰ্ষৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। এইবাৰ দেশৰ 7 গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মবিভূষণ, 19 গৰাকীলৈ পদ্মভূষণ আৰু 113 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বিশিষ্ট ব্যক্তিয়ে এইবাৰ পদ্ম সন্মান লাভ কৰিছে। দেশৰ 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আৰু অসম আৰক্ষীৰ আন 16 গৰাকী বিষয়ালৈ উৎকৃষ্ট সেৱা পদক আগবঢ়োৱা হৈছে। উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষী বিষয়া জোৱানসকল হৈছে ক্ৰমে মহাপৰিদৰ্শক ৰফিউল আলম লস্কৰ, প্লেটুন কমাণ্ডাৰ প্ৰশান্ত হাতীবৰুৱা, উপ আৰক্ষী অধীক্ষক উপেন কলিতা, উপ পৰিদৰ্শক খগেন্দ্ৰ ৰয়, উপ পৰিদৰ্শক চিত্ৰমোহন ৰাভা, সহকাৰী উপ পৰিদৰ্শক হেমেন ভূঞা, পৰিদৰ্শক বলৰাম চাওদাং, হাবিলদাৰ হেৰেম্ব নাথ, উপ পৰিদৰ্শক বিবেকানন্দ শৰ্মা, সহকাৰী উপ পৰিদৰ্শক বিষ্ণুপ্ৰসাদ ছেত্ৰী, হেড কনিষ্টেবল দীপক কাকতি আৰু শংকু চৌধুৰী, নায়ক বাবধন ৰাজবংশী আৰু কনিষ্টেবল গজেন মৰাণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সংবিধান কাৰ্যকৰী হোৱাৰ 75 সংখ্যক বৰ্ষৰ পূৰ্তি আৰু 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দেশৰ গণতন্ত্ৰক শক্তিশালী কৰাত সংবিধানৰ বিশেষ ভূমিকাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সকলো প্ৰত্যাহ্বান নেওচি আগুৱাই যাবলৈ ভাৰতবৰ্ষ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ 10 গৰাকী উদ্যমীয়ে দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। এই উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্ৰিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ আজি পুৱতি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। 1971 চনত অৰণ্য ছবিৰে ছবি পৰিচালনাত হাত দিয়া সমৰেন্দ্ৰ নাৰায়ণ দেৱে তেওঁৰ প্ৰথমখন ছবিৰ বাবে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল। পুতলাঘৰ ছবিৰ বাবেও তেওঁ 1976 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰিছিল। তেওঁৰ আন ছবিসমূহৰ ভিতৰত আছে সোণৰ হৰিণ, ৰাজা, কাজিৰঙাৰ কাহিনী আৰু বীৰ চিলাৰাই। তেওঁ গুৱাহাটী দূৰদৰ্শনৰ বাবেও ভালেকেইখন ধাৰাবাহিক আৰু তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। মঙলদৈৰ সোণালী পামত স্থায়ীভাৱে বসবাস কৰা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া আজি মঙলদৈত সম্পন্ন কৰা হ'ব। ৭৬ সংখ্যক গণৰাজ্য দিৱসত নতুন দিল্লীৰ কৰ্তব্যপথত আজি হ'বলগীয়া কুচকাৱাজ প্ৰতীকপথ শোভাযাত্ৰা আৰু সাংস্কৃতিক কাৰ্যসূচীসমূহ আকাশবাণী আৰু দূৰদৰ্শনে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। পুৱা 9:40 পৰা হ'বলগীয়া এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কে প্ৰচাৰিত হোৱাৰ লগতে প্ৰচাৰ ভাৰতীৰ অতিথি প্লেটফৰ্ম ৱেবযোগেও প্ৰচাৰিত হ'ব। অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু শিক্ষা বিভাগৰ সৈতে জড়িত ব্যক্তিক লৈ জিলা পৰ্যায়ত একোখন নিৰীক্ষণ সমিতি গঠন কৰিছে। ইয়াৰ দ্বাৰা পৰীক্ষা পৰিচালনাৰ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ বিচৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল ১ আৰু ২ৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁলোকে কয় যে পৰীক্ষা ব্যৱস্থা নিকা কৰাৰ বাবে পৰীক্ষা চলি থকা সময়ত পৰীক্ষা কেন্দ্ৰসমূহত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। পৰীক্ষাৰ্থীক তালাচী চলোৱাৰ নামত যাতে তেওঁলোকক কোনোধৰণে হাৰাশাস্তি কৰা নহয় সেই কথা লক্ষ্য কৰা হ'ব বুলিও তেওঁলোকে প্ৰকাশ কৰে। এই অনুষ্ঠানটোৰ আঁত ধৰে বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে।
আপুনি যদি পাঁচ বছৰমানৰ আগৰ কথা চিন্তা কৰি তেতিয়া দেখিছিলোঁ যে পৰীক্ষা পাতে একদম নকল লৈ পেলাই দৌৰা দৌৰি হৈ থাকে, কিন্তু এতিয়া আপুনি লাহে লাহে কি হৈছে সেইবিলাক কমি আহিছে। ইয়াৰ কাৰণটো হ'ল কি, আজিকালি পৰীক্ষা চলাবৰ কাৰণে আমাৰ এখন উচ্চস্তৰৰ ডিষ্ট্ৰিক্টত কমিটি থাকে। কমিটিখনৰ নাম হ'ল ডিষ্ট্ৰিক্ট লেভেল এক্সামিনেশ্যন চুপাৰভিজন কমিটি। চেয়াৰমেনজন হ'ল DC, বাকী মেম্বাৰ হ'ল SP মেম্বাৰ, বাকী শিক্ষাবিদ সকলো মেম্বাৰ হৈ থাকে। তেওঁলোকৰ বিভিন্ন দায়িত্বৰ ভিতৰত আৰু এটা দায়িত্ব হ'ল কি, যে তেওঁলোকৰ জিলাত কিবা চেঞ্চিটিভ চেণ্টাৰ আছে নেকি য'ত মানে অসৎ উপায় অৱলম্বন কৰা হয় তেওঁলোকে পৰ্যালোচনা কৰে, আৰু সেই ডিষ্ট্ৰিক্টখনৰ ইন্সপেক্টৰছকেইজন তেওঁ মানে কনভেনৰ হয়। গতিকে তেওঁৰ যোগেদি সেই ডিষ্ট্ৰিক্টত কিবা এনেকুৱা চেণ্টাৰ আছে নেকি য'ত এনেকুৱা অসৎ উপায় অৱলম্বন হ'ব, সেইমতে তেওঁলোকে আমাৰ ফ্লাইং স্কোৱাড এটা বনায়। তেওঁলোকে দুটা তিনিটা এনেকৈ মানে ফ্লাইং স্কোৱাড বনাই পেলাই তেওঁলোকে পৰিদৰ্শন কৰে। দুই নম্বৰ কথা, সবতকৈ ইম্পৰ্টেণ্ট, মোবাইল যাতে কোনো নিব নোৱাৰে, আৰু মোবাইল ইভেন টিচাৰসকলেও নিব নোৱাৰে, আৰু যদি নিয়েও তেনেহ'লে চেণ্টাৰ ইনচাৰ্জৰ তাত থৈ যাব লাগিব। আৰু মোবাইল যদি কোনোবা ধৰা পৰে ষ্টুডেণ্ট, তেতিয়া আমাৰ এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন আছে যে তেওঁক 3 বছৰৰ কাৰণে এক্সপেল কৰা হ'ব। পৰীক্ষা আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰী, শেষ হ'ব 3 মাৰ্চত শেষ হ'ব। কিন্তু আমি জুনটো আৰম্ভ কৰি দিম, আমাৰ 25 ফেব্ৰুৱাৰী মানে আমি আৰম্ভ কৰি দিম, পূৰা শেষ হ'লে আমি নৰওঁ। গতিকে সকলো ঠিক থাকিলে এইবাৰ 45 দিন নালাগিব।
আমি ট্ৰাই কৰিছোঁ যিমান সোনকালে পাৰোঁ, আৰু যদি আমি চব ঠিকে ঠিকে থাকে এপ্ৰিলৰ একদম শেষত, নহ'লে মেৰ ফাৰ্ষ্ট উইকততো ৰিজাল্ট হ'বই।
এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
গণৰাজ্য দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণ, দেশৰ 9 গৰাকীলৈ পদ্মবিভূষণ, 19 গৰাকীলৈ পদ্মভূষণ আৰু 113 গৰাকীলৈ পদ্মশ্ৰী সন্মান ঘোষণাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অল ইণ্ডিয়া অৰ্গেনাইজেচন অব কেমিষ্ট আৰু ড্ৰাগছ এছ'চিয়েচনৰ 50 বছৰ উপলক্ষে এটা দিনতে 80,243 ইউনিট ৰক্তদানেৰে ড্ৰাগছ এছ'চিয়েচনে বুক অব ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিছে। আমাৰ অসম কাকতে এই বাতৰিক শীৰ্ষস্থান দিছে। দৈনিক অসম কাকতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা পৰীক্ষাসূচী অনুসৰি 3 ফেব্ৰুৱাৰী সৰস্বতী পূজাৰ দিনাই স্নাতক প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা আয়োজন কৰা বাতৰিক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজৱ কাণ্ড, সৰস্বতী পূজাৰ দিনাই স্নাতক প্ৰথম ষাণ্মাসিকৰ পৰীক্ষা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। DIG ইন্দ্ৰাণী বৰুৱালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সেৱা পদক আগবঢ়োৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত ফটো সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদ্যসমাপ্ত কোৰিয়া আৰু জাপান ভ্ৰমণৰ বাতৰিক 5 দিনত দক্ষিণ কোৰিয়া জাপানৰ 5 মন্ত্ৰী, 200 কোম্পানীৰ বিষয়ক সাক্ষাৎ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে।
ভাৰতে যোৱা নিশা চেন্নাইৰ MS চিদম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত চলিত 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ইংলেণ্ডক ৰোমাঞ্চকৰভাৱে 2 উইকেটত পৰাস্ত কৰে। ভাৰতে 166 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত 8টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 165 ৰাণ কৰে। আমাৰ এই বাতৰিৰ পাছতেই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যবাসীৰ উদ্দেশ্যি আকাশবাণী আৰু দূৰদৰ্শনযোগে ভাষণ দিব। এই ভাষণ ৰাজ্যখনৰ সকলোবোৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব। বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 24 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগৰপৰা পঢ়ি দিছোঁ। দেশজুৰি আজি 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন। গুৱাহাটীৰ খানাপাৰাত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন আৰু ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।